নমস্কাৰ, ষ্টৰী টেললৈ আপোনালোকক স্বাগতম। আপোনালোকে শুনিবলৈ লৈছে আমিষ ত্ৰিপাঠীৰ জনপ্ৰিয় গ্ৰন্থ ইমৰ্টেল ইণ্ডিয়াৰ অসমীয়া সংস্কৰণ মৃত্যুঞ্জয় ভাৰত, অনুবাদক বিজিত বৰঠাকুৰ, আৰু পাঠ কৰিছো মই বাদল আৰ্যন সিনহাই। ইন্ট্ৰডাকশ্যন টু ইমৰ্টেল ইণ্ডিয়া, মৃত্যুঞ্জয় ভাৰতৰ পৰিচয়। অল্লমা ইকবালৰ কেতবোৰ চাৰিত্ৰিক দোষ থকাৰ লগতে তেওঁ কিছুমান ভুল সিদ্ধান্তও লৈছিল। বিশেষকৈ ধৰ্মৰ ভিত্তিত পাকিস্তান সৃষ্টিৰ প্ৰতি আগবঢ়োৱা তেওঁৰ সমৰ্থন আছিল এক সাংঘাতিক ভুল, যিয়ে স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষত সাম্প্ৰদায়িক একতাত আউল লগোৱাত প্ৰধান ভূমিকা লৈছিল। কিন্তু এই কথাও মানি ল'ব লাগিব যে তেওঁ এজন মহান কবি আছিল। তেওঁৰ উৎকৃষ্ট কাব্যিক প্ৰকাশৰ ভিতৰত এই শাৰীকেইটাও আছিল। গ্ৰীক, ইজিপ্তীয় আৰু ৰোমান সকলো এই বিশ্বত বিলুপ্ত হৈছে, কিন্তু আমি এতিয়াও জীৱিত। গোটেই পৃথিৱীখন বহু শতিকা জুৰি আমাৰ বিৰুদ্ধে। আমাৰ মাজত কিবা বিশেষ থাকিব লাগিব যে আমাক আমাৰ এই অস্তিত্বৰ পৰা মচি পেলোৱা হোৱা নাই। ইকবালে ঠিকেই কৈছিল, প্ৰাচীন গ্ৰীক, ইজিপ্তীয় আৰু ৰোমান সংস্কৃতি আজি যাদুঘৰৰ সম্পত্তি হৈ পৰিছে। তেওঁলোকৰ জ্ঞান আৰু দৰ্শন পশ্চিমীয়া ইহুদী খ্ৰীষ্টান ধ্যান ধাৰণাই অধিকাৰ কৰিছিল। মূল দক্ষিণ আৰু উত্তৰ আমেৰিকান, কেল্ট, নৰ্ডিক, মেচপটেনিয়ান আৰু আন বহুতো প্ৰাচীন সংস্কৃতি প্ৰায় ধ্বংস হৈ গৈছে। কিন্তু সদায় হিংসামূলক আৰু বৌদ্ধিক আক্ৰমণৰ পিছতো প্ৰাচীন ভাৰতীয় সংস্কৃতিয়ে স্বতঃস্ফূৰ্ত আৰু নিশ্চিত ধ্বংসৰ গৰাহলৈ যোৱাৰ পৰা নিজকে ৰক্ষা কৰিছে। সম্ভৱতঃ এইটোৱে প্ৰমাণ যে ভাৰতীয় সংস্কৃতি আদিৰে পৰা পৰিৱৰ্তনশীল সময়ৰ মাজেৰে আগবাঢ়ি যোৱাৰ বাবে একে পৰিমাণৰ জ্ঞান আৰু নমনীয়তাৰে গঢ় লৈ উঠিছিল, যাৰ বাবে এতিয়াও ভাৰতীয় সংস্কৃতিয়ে ইয়াৰ অস্তিত্ব আৰু পৰিচয় ধৰি ৰাখিব পাৰিছে। আজি ভাৰতীয় সংস্কৃতি আমাৰ অভ্যাস, ৰীতি নীতি, বীৰগাঁথা, দৰ্শন, খাদ্যাভ্যাসৰ ওপৰত প্ৰতিষ্ঠিত, আৰু কিছু পৰিমাণে আমাৰ বৈদিক আৰু হিন্দুত্বৰ মনোভাৱ, বৌদ্ধ আৰু জৈন ধৰ্মৰ হাজাৰ হাজাৰ বছৰ পুৰণি মৰ্মবাণীৰ ওপৰতো আধাৰিত। যোৱা দুটা সহস্ৰাব্দৰ বহুখিনি প্ৰভাৱে ভাৰতীয় সংস্কৃতিক চহকী কৰি তুলিছে। ইছলাম আৰু খ্ৰীষ্টান ধৰ্ম হয়তো পশ্চিমৰ পৰা আহিলেও এই সকলোবোৰ ভাৰত উপমহাদেশীয় সংস্কৃতিত দীঘে বাণীয়ে নিখুঁতভাৱে বিলীন হৈ গৈছে। আমাৰ দীঘলীয়া ইতিহাসত আমি গোটেই পৃথিৱীৰ শোষিত দমিত শৰণাৰ্থীসকলক আশ্ৰয় প্ৰদান কৰিছো, আৰু সেয়ে পাৰ্চী আৰু ইহুদীৰ লগতে আন ধৰ্মৰ লোকেও ইয়াত সুৰক্ষিত আশ্ৰয়স্থল বিচাৰি পোৱাটো কোনো আশ্চৰ্যকৰ কথা নহয়। আমি হয়তো কেতিয়াও শূন্যবাদী অথবা উদাসীন নহওঁ, আমি প্ৰায় সদায়েই সহযোগিতাত বিশ্বাস কৰি আহিছো। শিখ ধৰ্মলৈকে চাওক, যিহেতু এই ধৰ্ম আমাৰ প্ৰাচীন ধৰ্মীয় দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত আৰু নতুন সংস্কাৰৰ সৈতে সঞ্চাৰিত। এই গ্ৰন্থখনত মোৰ প্ৰবন্ধ আৰু বক্তৃতাসমূহৰ জৰিয়তে মই ইকবালৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিছো, এনে কি আছে যি ভাৰতবৰ্ষক মহীয়ান কৰি তোলে? আমাৰ প্ৰাচীন সংস্কৃতিত এনে কি আছে যিয়ে আজিও আমি কেনেদৰে জীয়াই থাকিব লাগে তাক নিৰ্ধাৰণ কৰে? আমি আমাৰ পূৰ্বপুৰুষসকলৰ পৰা কি শিকিব পাৰোঁ? আৰু এইটোও সমানে গুৰুত্বপূৰ্ণ যে আমি আমাৰ পূৰ্বপুৰুষসকলক কেনেধৰণে সমালোচনা কৰিব পাৰোঁ। মই এই সকলোবোৰ প্ৰশ্ন আৰু উত্তৰৰ জৰিয়তে মোৰ দৃষ্টিত ভাৰতবৰ্ষই সন্মুখীন হোৱা আধুনিক সমস্যাবোৰৰ ব্যাখ্যাৰ প্ৰয়াস কৰিছো। যদিও আমি তুলনামূলকভাৱে 70 বছৰীয়া এখন তৰুণ দেশ, কিন্তু আমাৰ ৰাষ্ট্ৰৰ আত্মা এক পুৰণি বৰ্ষীয়ান সভ্যতা সংস্কৃতি। মানৱ ইতিহাসৰ বেছিভাগ সময়ত যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে অনুষ্ঠানটো পৰিচালনা কৰিছিল, সেই সময়ত ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী, সমৃদ্ধ, উদাৰ আৰু প্ৰগতিশীল ৰাষ্ট্ৰসমূহৰ ভিতৰত এখন আছিল। আমাৰ কেইটামান বেয়া শতিকা পাৰ হৈছে, এনে হয়েই। জাতিভেদ প্ৰথাৰ দৰে বহু ঘৃণনীয় দুৰ্নীতিমূলক প্ৰথাও আছিল। এতিয়া সময় হৈছে আমি আমাৰ পূৰ্বপুৰুষৰ পৰা শিক্ষা লোৱাৰ, নিৰ্মাণ সঁজুলি নিৰ্মাণ কৰাৰ আৰু দেশখনক আকৌ এবাৰ ইয়াৰ ইতিহাসৰ যোগ্য কৰি তোলাৰ।